אקח בני. বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ বাসভৱনত কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্টআপসকলৰ সৈতে আজি অনুষ্ঠিত ঘূৰণীয়া মেজমেলৰ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। আধাৰ নামেৰে পৰিচিত UIDAI প্ৰাধিকৰণে আজি আধাৰ শুভংকৰ মুকলি কৰে। দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত বৈধ ভিছা নোহোৱাকৈ বাস কৰা 548 বিদেশী লোকক চিনাক্ত কৰিছে আৰু নতুন দিল্লীত কাইলৈৰ পৰা 12 জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 অনুষ্ঠিত হ'ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ বাসভৱনত কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্টআপসকলৰ সৈতে আজি অনুষ্ঠিত ঘূৰণীয়া মেজমেলৰ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। অহা মাহত হ'বলগীয়া ইণ্ডিয়া AI ইম্পেক্ট সামিট 2026ৰ পৰিপ্ৰেক্ষিতত 12টাকৈ ভাৰতীয় AI ষ্টাৰ্টআপে AI ফৰ অল গ্লোবেল ইম্পেক্ট চেলেঞ্জ পৰ্যায়ত যোগ্যতা অৰ্জন কৰি এই আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাত তেওঁলোকে নিজৰ কৌশল আৰু কামসমূহ প্ৰদৰ্শন কৰে। এই ষ্টাৰ্টআপসমূহে ভাৰতীয় ভাষা প্ৰতিষ্ঠান আৰ্হি, ই বাণিজ্যত কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ত্ৰিমাত্ৰিক দিশৰ উপস্থাপন, বিপণন, স্বাস্থ্য যতন আৰু চিকিৎসা গৱেষণা আদি খণ্ডসমূহত কাম কৰি আছে। এই আলোচনাকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে সমাজলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অহা মাহত ভাৰতে ইণ্ডিয়া AI ইম্পেক্ট সন্মিলন আয়োজন কৰিব, যাৰ জৰিয়তে প্ৰযুক্তি খণ্ডত দেশে এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। শ্ৰীমোদীয়ে ষ্টাৰ্টআপসমূহ আৰু কৃত্ৰিম বুদ্ধিমত্তা উদ্যমীসকল ভৱিষ্যৎ ভাৰতৰ উপকাৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ কয় যে দুয়োটা খণ্ডতে উদ্ভাৱনী আৰু বৃহৎ পৰিসৰত কাম কৰাৰ দেশৰ সামৰ্থ আছে। তেওঁ লগতে কয় যে ভাৰতে বিশ্বত এটা ব্যতিক্ৰমী AI আৰ্হি প্ৰদৰ্শন কৰা উচিত, যিয়ে ভাৰত আৰু বিশ্বৰ উদ্দীপনা প্ৰতিফলিত কৰিব পাৰে। তেওঁ কয় যে বিশ্বই ভাৰতক বিশ্বাসত লৈছে আৰু ভাৰতৰ এই আৰ্হি নীতিগত, পক্ষপাতহীন, স্বচ্ছ আৰু তথ্যৰ গোপনীয়তাৰ নীতিত আধাৰিত বুলি প্ৰতীয়মান কৰাৰ প্ৰয়োজনীয়তা আছে। কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্টআপসমূহে কৃত্ৰিম বুদ্ধিমত্তা খণ্ডত হোৱা দ্ৰুত বিকাশশীল দিশটো আলোকপাত কৰিছে। এই আলোচনাত নেতাসকলে কয় যে ভাৰতত বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা বিকাশৰ ক্ষেত্ৰত এটা পৰিৱেশ সৃষ্টি হৈছে আৰু গোলকীয় AI মানচিত্ৰত দেশে এটা স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। এই আলোচনাত আফটাৰ, ভাৰত জেন, ইণ্টেলি হেল্থ, শ্ৰাৱম, টেক মহিন্দ্ৰা আৰু জেণ্টিককে ধৰি কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্টআপসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া, মুৰববী আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে এই আলোচনাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। শ্ৰীগাডকাৰীয়ে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত পথ সুৰক্ষা, যাত্ৰী আৰু ৰাইজৰ সুবিধা, ব্যৱসায়িক সুচলতা আৰু যান বাহন নিয়ন্ত্ৰণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় লৈ গঠনমূলক আলোচনা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে পৰিবহণ সংবিধানৰ সময়ৱৰ্তী সূচীৰ বিষয় হোৱা হেতুকে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঘনিষ্ঠ সমন্বয় গুৰুত্বপূৰ্ণ। তেওঁ কয় যে সমনীতিৰ প্ৰৱৰ্তন, সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ সুদৃঢ়কৰণ আৰু সমগ্ৰ দেশৰ নাগৰিক কেন্দ্ৰিক পৰিবহণ সমাধানৰ কাৰ্যকাৰিতাৰ বাবে এনেধৰণৰ নিয়মীয়া মত বিনিময় জৰুৰী। আধাৰ নামেৰে পৰিচিত UIDAI প্ৰাধিকৰণে আজি আধাৰ শুভংকৰ মুকলি কৰে। ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জানিবলৈ দিছে যে ইয়াৰ ফলত আধাৰৰ লগত জড়িত সকলো ধৰণৰ তথ্য জনসাধাৰণৰ বাবে উপযোগী হ'ব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই শুভংকৰৰ ফলত জনসাধাৰণে আধাৰৰ নৱীকৰণ, প্ৰমাণীকৰণ আৰু অফলাইন ব্যৱস্থাৰে তথ্য সন্নিৱিষ্ট কৰিবলৈ সহায়ক হ'ব। আধাৰ প্ৰাধিকৰণে বিগত বৰ্ষত মাই গভ মঞ্চৰ জৰিয়তে দেশজুৰি এই শুভংকৰৰ আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। কৰ্মচাৰীৰ ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কৈছে যে ভৱিষ্যতৰ বাবে ৰাজহুৱা প্ৰশাসন অতি সঁহাৰিযুক্ত আৰু অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে মানৱ বুদ্ধিমত্তাৰ সহায়ত এটা হাইব্ৰিড কৃত্ৰিম বুদ্ধিমত্তা বিকশাই তোলা হ'ব। নতুন দিল্লীত সুপ্ৰশাসনৰ স্বচ্ছতাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সামৰ্থ বৃদ্ধিৰ কৰ্মশালাত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাক ইতিবাচক দিশত উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে ন্যায় প্ৰদান আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত সহায়ক হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত বৈধ ভিছা নোহোৱাকৈ বাস কৰা 548 জন বিদেশী লোকক চিনাক্ত কৰিছে। আউটাৰ জিলাৰ আৰক্ষী উপায়ুক্ত শচীন শৰ্মাই সাংবাদিকৰ আগত জনোৱা মতে বিদেশী বুলি চিনাক্ত কৰা সকলো লোকক বিতাৰণৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ভিতৰত বাংলাদেশৰ 380 জন, নাইজেৰিয়াৰ 111 জন আৰু ঘানাৰ 13 জন লোক আছে। উপায়ুক্তগৰাকীয়ে কয় যে জিলাখনৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু বৈধ নথি নথকা লোকক বাধা দিয়াৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আটক কৰাৰ পাছত সকলো লোকক বিদেশী ক্ষেত্ৰীয় পঞ্জীয়ন কাৰ্যালয়ত হাজিৰ কৰোৱা হয় আৰু পাছত তেওঁলোকক ডিটেনশ্যন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দিল্লী আৰক্ষীয়ে অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বিশেষ অভিযান চলাইছে। আৰক্ষীয়ে কালি ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো ভাৰতত বাস কৰি থকা 5 জন লোকক মংগোলপুৰী ৰেলৱে লাইনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে। জাৰ্মানীৰ ৰাষ্ট্ৰপতি ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বৈদেশিক নীতিক কঠোৰভাৱে সমালোচনা কৰিছে। ষ্টেইমাৰে কয় যে ডনাল্ড ট্ৰাম্পৰ পূৰ্বে গোলকীয় গণতন্ত্ৰত কেতিয়াও আঘাত হনা নাছিল। বিশেষ সূত্ৰ অনুসৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ বিৰুদ্ধে চলোৱা অভিযানৰ পাছত তেওঁ এই মন্তব্য কৰে। ৰাছিয়াই ক্ৰিমিয়াত কৰা অবৈধ দখল আৰু ইউক্ৰেইনৰ সৈতে সংঘাত অব্যাহত ৰখাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপক ৰাষ্ট্ৰপতি ষ্টেইমাৰে এটা ঐতিহাসিক ভুল সিদ্ধান্ত বুলি মন্তব্য কৰিছে। তেওঁ কয় যে এই পৰিস্থিতিৰ অৱসানৰ বাবে এটা উপযুক্ত হস্তক্ষেপৰ আৱশ্যকতা আছে। তেওঁ সমগ্ৰ বিশ্ব সুৰক্ষাৰ দিশত ব্ৰাজিল আৰু ভাৰতৰ লগতে আন দেশসমূহ আগবাঢ়ি অহা উচিত বুলি মন্তব্য কৰে। বীৰগাথাৰ পঞ্চম সংস্কৰণত প্ৰায় 190,000 বিদ্যালয়ৰ পৰা 1,92,00,000 ছাত্ৰ ছাত্ৰীয়ে অভিলেখ পৰিমাণত অংশ লয়। বীৰগাথা হৈছে প্ৰতিৰক্ষা আৰু শিক্ষা মন্ত্ৰালয়ৰ এটা যুটীয়া পদক্ষেপ। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিছে যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ বিশ্বৰ 18খন দেশৰ 91খন বিদ্যালয়ৰ 28,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে এই বীৰগাথা সংস্কৰণত ভাগ লৈছে। সমগ্ৰ দেশৰ 100গৰাকী বিজেতাক নিৰ্বাচন কৰা হৈছে। সমাগত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত কৰ্তব্য পথৰ কুচকাৱাজত এই নিৰ্বাচিতসকলে ভাগ ল'ব। ছাত্ৰ ছাত্ৰীসকলৰ উদ্ভাৱনৰ দিশ বিকশাই তোলাৰ লক্ষ্যৰে বিগত বৰ্ষৰ 8 ছেপ্টেম্বৰত বীৰগাথাৰ পঞ্চম সংস্কৰণ মুকলি কৰা হৈছিল। বিজেপিয়ে আজি দোহাৰিছে যে ভাৰতীয় অৰ্থনীতিয়ে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু গোলকীয় প্ৰত্যাহ্বান, অৰ্থনীতি আৰু ভূ ৰাজনৈতিক অস্থিৰতাৰ মাজতে বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থাৰ দেশ হোৱাৰ দিশত আগুৱাই গৈছে। নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত দলৰ মুখপাত্ৰ গোপাল কৃষ্ণ আগৰৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হোৱাৰ লগতে উৎপাদন, কৃষি, গ্ৰাম্য অৰ্থনীতি আদিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে সামগ্ৰী আৰু সেৱাকৰৰ সংস্কাৰ সাধন আৰু হ্ৰাস কৰাৰ ফলত সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহৰ পৰিমাণ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। তেওঁ কয় যে বিগত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে দেশত সৰ্বাধিক 419 বিলিয়ন ডলাৰ পৰিমাণৰ ৰপ্তানি কৰা হৈছে। দায়িত্বপূৰ্ণ নাগৰিক হবলৈ আত্মসন্মান আৰু দেশপ্ৰেম প্ৰতিগৰাকী লোকৰ বাবে অতি দৰকাৰী প্ৰমূল্য। আজি নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCৰ শিবিৰ দৰ্শনৰ সময়ত বায়ুসেনাৰ মুৰববী চীফ মাৰ্চাৰ অমৰপ্ৰীত সিঙে এইদৰে কয়। নতুন দিল্লীত কাইলৈৰ পৰা 12 জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 অনুষ্ঠিত হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ উপস্থিতিত অহা শনিবাৰে আনুষ্ঠানিকভাৱে এই আলোচনা মুকলি কৰা হ'ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 জানুৱাৰীত এই আলোচনাত সামৰণি অনুষ্ঠানত অংশ ল'ব। শ্ৰীমাণ্ডাভিয়াই কয় যে দেশ আৰু বিদেশৰ 2,500ৰো অধিক যুৱ প্ৰজন্মই এই আলোচনাত ভাগ ল'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত প্ৰধানমন্ত্ৰী বাসভৱনত কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্টআপসকলৰ সৈতে আজি অনুষ্ঠিত ঘূৰণীয়া মেজমেলৰ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত বৈধ ভিছা নোহোৱাকৈ বাস কৰা 548 জন বিদেশী লোকক চিনাক্ত কৰিছে। আৰু নতুন দিল্লীত কাইলৈৰ পৰা 12 জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 অনুষ্ঠিত হ'ব।